এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পৌৰাঞ্চলিক বাতৰি পঢ়িছোঁ পৱন কুমাৰ বৰাই। ৰাজ্য চৰকাৰৰ উদ্যোগত আজিৰে পৰা অহা 12 দিনলৈ শিক্ষা, ৰাজহ, উদ্যোগ আৰু বিত্ত বিভাগৰ জৰিয়তে সকলো জিলাতে বিকাশৰ 12 দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব। আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিকাশৰ 12 দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব। মন্ত্ৰী অজন্তা নেওগৰ যোৰহাট জিলা ষ্টেডিয়ামত দিনৰ 11 বজাত জিলাখনৰ বিকাশৰ 12 দিনৰ কাৰ্যসূচীও শুভাৰম্ভ কৰিব। ৰাজ্য চৰকাৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ জৰিয়তে দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য প্ৰদান কৰা হ'ব। লগতে কৃষি, মীন, পশুপালন আৰু পশু চিকিৎসা খণ্ডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য আগবঢ়োৱা হ'ব। ৰাজ্যৰ মাইক্ৰ'ফাইনেন্সৰ ঋণীক ন' ডিউ চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। অসম ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানক উদগনি আৰু সকাহ আঁচনিৰ অধীনত কেইবাহাজাৰ হিতাধিকাৰীক সাহায্য প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য বিভাগৰ জৰিয়তে এই কাৰ্যসূচীত আত্মসহায়ক গোটৰ মহিলাক স্বাৱলম্বী হোৱাৰ বাবে প্ৰাৰম্ভিক মূলধন বিতৰণ কৰা হ'ব। অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰে পৰা 26,969 শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা আগবঢ়োৱা হ'ব। এই কাৰ্যসূচীৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষাত 75% বা ততোধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক সামৰি লোৱা হ'ব। আনহাতে ডঃ বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক স্কুটি বিতৰণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হ'ব। তেওঁ কয় যে আনন্দৰাম বৰুৱা বঁটাপ্ৰাপ্ত শিক্ষাৰ্থীক বেংক একাউণ্টৰ জৰিয়তে 12,500 প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদানৰ শুভাৰম্ভ কৰাৰ পাছত পৰৱৰ্তী সময়ত প্ৰতিখন জিলাতে এই বঁটাসমূহ প্ৰদান কৰা হ'ব। আনহাতে ডঃ বাণীকান্ত কাকতি বঁটা প্ৰদান কাৰ্যসূচীৰ অধীনত আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত 75% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু 60% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰীক স্কুটি প্ৰদান কৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। চলিত বছৰত 48,673 ছাত্ৰ ছাত্ৰীক শিক্ষা বিভাগে এই বঁটা প্ৰদান কৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰী শৰ্মাই কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ছাত্ৰ ছাত্ৰীক এই 2টা বঁটা প্ৰদানৰ শুভাৰম্ভ কৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবে পূৰ্বে অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ বৃত্তি পৰীক্ষাৰ নাম সলনি কৰি আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ বাবেও পৰিকল্পনা কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান কৰিব। তৃণমূল পৰ্যায়ত প্ৰশাসন আৰু উন্নয়নত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এইবাৰ বিভিন্ন শিতানত মুঠ 45 জন বঁটা প্ৰাপকক বাছনি কৰা হৈছে। এই বঁটা প্ৰদান অনুষ্ঠানত বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বঁটা বিজয়ী পঞ্চায়তসমূহৰ অভিনৱ আৰু প্ৰভাৱশালী পদ্ধতি সম্বলিত এখন পুস্তিকা উন্মোচন কৰিব। মন্ত্ৰালয়ে বিবৃতিযোগে কয় যে এই বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে অন্যান্য পঞ্চায়তসমূহক উত্তম পদ্ধতি গ্ৰহণ কৰিবলৈ আৰু দেশৰ গ্ৰামাঞ্চলসমূহৰ সামগ্ৰিক উন্নয়নত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰাৰ লক্ষ্য লোৱা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে সঞ্জয় মালহোত্ৰাই আজি দায়িত্বভাৰ গ্ৰহণ কৰিব। বৰ্তমানৰ গৱৰ্ণৰ শশীকান্ত দাসৰ স্থলাভিষিক্ত হ'বলগীয়া মালহোত্ৰাই সম্প্ৰতি কেন্দ্ৰীয় ৰাজহ দপ্তৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক 3 বছৰ কাৰ্যকালৰ বাবে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে 1990 বৰ্ষৰ ৰাজস্থান কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মালহোত্ৰা হ'ব ৰিজাৰ্ভ বেংকৰ 26 সংখ্যক গৱৰ্ণৰ। আই আই টি কানপুৰৰ অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰীধাৰী মালহোত্ৰাই পাব্লিক পলিচি বিষয়ত আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কালিৰে পৰা 3দিনীয়াকৈ 2য় পৰ্যায়ৰ খেলমহৰণ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই খেলমহৰণ তামোলপুৰ বিধানসভা সমষ্টিৰ প্ৰায় 2,000 খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ভৱানীপুৰৰ বিধায়কে হাতত অগ্নিশিখালৈ কালি খেলমহৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। নাগালেণ্ডৰ কিছামাগাঁৱত অনুষ্ঠিত 25 সংখ্যক হৰ্ণবিল মহোৎসৱৰ কালি সামৰণি পৰে। এই উপলক্ষে কালি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী আৰু মহোৎসৱৰ আয়োজক টেমজেন ইমনাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ লগতে অভ্যাগতসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। কালিৰ অনুষ্ঠানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ প্ৰতিনিধি গ্লৰিয়া বাৰবেনাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে মহোৎসৱৰ 10দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা অন্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এইবাৰ এই মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষত নাগালেণ্ড চৰকাৰৰ সৈতে ৱেলছ, জাপান, পেৰু আৰু আমেৰিকাই সহযোগিতা আগবঢ়ায়। আৰু ইয়াৰ লগে লগে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।